দ্বিতীয় সমুৱেল তিনি অধ্যায়। চৌলৰ বংশ আৰু ডায়ুদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ'ল। ডায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হলে ক্ৰমে শক্তিহীন হৈ আহিল। হিব্ৰোনত ডায়ুদৰ কেইবাজনো পুত্ৰ জন্মিল। তেওঁ বৰপুত্ৰ অমুন, জিজিয়েলিয়া অহিনুবমৰ সন্তান। তেওঁ দ্বিতীয় পুত্ৰ কিলিয়াব কৰ্মিলিয়া মৃত নাবলৰ ভাইজ্যা অবিগলৰ সন্তান। তৃতীয় অৱচালুম, গচুৰৰ তলময় ৰজাৰ জীয়েক মাখাৰ সন্তান। চতুৰ্থ পুত্ৰ অদুনিয়া হগগীতৰ সন্তান। পঞ্চম পুত্ৰ ছফটিয়া অবিতলৰ সন্তান। আৰু ষষ্ঠ পুত্ৰ জিতিয়ম ডায়ুদৰ তিৰোতা উগলাৰ সন্তান। এই সকলো হিব্ৰোনত ডায়ুদৰ ঔৰসত জন্মিল। যি সময়ত ডায়ুদৰ বংশ আৰু চৌলৰ বংশৰ মাজত যুদ্ধ চলি আছিল, সেই সময়ত অবেনেৰে চৌলৰ বংশৰ পক্ষে নিজকে পৰাক্ৰমী দেখুৱাইছিল। কিন্তু অয়াৰ জীয়েক ৰিম্পা নামেৰে চৌলৰ এজনী উপপত্নী আছিল। তাইৰ বিষয়ে ইছবোচতে অবনে ক'লে, তুমি মোৰ পিতৃৰ উপপত্নী কিয় গমন কৰিলা? ইছবোচতৰ এই কথা অবনেৰ অতিশয় ক্ৰুদ্ধ হৈ ক'লে, মই জানো যিহুদাৰ ফলীয়া কুকুৰৰ মূৰ। আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁ ভাই বন্ধুসকললৈ দয়া কৰি আছো আৰু তোমাক ডায়ুদৰ হাতত শুধাই দিয়া নাই। তথাপি তুমি আজি সেই তিৰোতাৰজনীৰ বিষয়ে মোক দোষী কৰিছা। ডায়ুদৰ আগত জিহুৱাই হোৱা শপতৰ দৰে, যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহ'লে অবনেৰক তাতকৈও অধিক দণ্ড দিয়ক। চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰচেৱা লৈ সমগ্ৰ ইজৰাইল আৰু যিহুদাৰ ওপৰত সিংহাসন স্থাপন কৰিব। তাতে ইছবোচতে অবনেৰক পুনৰ কোনো কথা ক'ব নোৱাৰিলে, কাৰণ অবনেৰলৈ তেওঁ ভয় কৰিলে। পাছত অবনেৰে ডায়ুদৰ ওচৰলৈ তেওঁ পক্ষ হৈ ক'বলৈ দূতবোৰ পঠিয়াই দি কোৱালে, বোলে, এই দেশ কাৰ? আপুনি যদি মোৰ লগত এটি চুক্তি কৰে, তেন্তে চাওক, মই গোটেই ইজৰাইলক আপোনাৰ ফাললৈ নিবলৈ আপোনাৰ সহায় হ'ম। ডায়ুদে ক'লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম। কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰোঁ, যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মিখলক নানিলে মোক দেখা নাপাবা। তেতিয়া ডায়ুদে চৌলৰ পুত্ৰ ইছবোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, যাক মোলৈ বাগদান কৰা হ'ল, মোৰ সেই মিখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টিয়াসকলৰ এশ লিংগাগ্ৰ চৰ্ম দিলো। তাতে ইছবোচতে মানুহ পঠিয়াই লয়িছৰ পুত্ৰ পল্টিয়েল নামেৰে মিখলৰ স্বামীৰ পৰা তাইক লৈ আহিল। তেতিয়া তাইৰ স্বামীয়ে তাইৰ পাছে পাছে কান্দি কান্দি বহুৰিয়মলৈকে তাইৰ লগত আহিল। পাছত অবনে তেওঁক ক'লে, যোৱা, ঘৰলৈ উভতি যোৱা। তাতে তেওঁ উভতি গ'ল। পাছত অবনেৰে ইজৰাইলৰ বৃদ্ধ লোকসকলৰ লগত কথোপকথন কৰি ক'লে, ডায়ুদক তোমালোকৰ ওপৰত ৰজা পাতিবলৈ তোমালোকে পূৰ্বতে চেষ্টা কৰিছিলা, এতিয়া তাকে কৰা হওক। কিয়নো জিহুৱাই ডায়ুদৰ বিষয়ে কৈছিল, বোলে, মই নিজ দাস ডায়ুদৰ হতুৱাই মোৰ প্ৰজা ইজৰাইলক পলেষ্টিয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম। অবনেৰ বিঞ্জামিনৰ লোকসকলৰ লগত ব্যক্তিগতভাৱে কথা হ'ল। তাৰ পাছত ইজৰাইল বংশ ও বিঞ্জামিনৰ গোটেই বংশই যি সম্পূৰ্ণ কৰিবলৈ ইচ্ছা কৰিছিল, সেই বিষয়ে অবনে ডায়ুদৰ আগত জনাবৰ বাবে হিব্ৰোনলৈ গ'ল। এইদৰে ডায়ুদক দেখা কৰিবলৈ অবনে তেওঁ বিশজন লোকক নিজৰ লগত লৈ হিব্ৰোনলৈ আহিল। তাতে ডায়ুদে অবনেৰ আৰু তেওঁ লগৰ লোকসকলৰ বাবে ভোজ পাতিলে। অবনেৰে ডায়ুদৰ ওচৰত ব্যাখ্যা কৰি ক'লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইজৰাইলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰ সৈতে এটি চুক্তি কৰিব, আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত ডায়ুদে অবনেৰক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে। তাৰ পাছত ডায়ুদৰ সৈন্যসকল আৰু জোৱাবে কোনো ঠাইত লুট কৰি উভতি আহিছিল, আৰু তেওঁলোকে লগত বহুত লুট দ্ৰব্য আনিছিল। তেতিয়া অবনেৰ ডায়ুদৰ লগত হিব্ৰোনত নাছিল, কিয়নো ডায়ুদে তেওঁক বিদায় দিয়াত তেওঁৰ শান্তিৰে প্ৰস্থান কৰিলে। তেতিয়া জোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যসকলৰ সৈতে আহিল। লোকসকলে জোৱাবক ক'লে, নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল, আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে। তেতিয়া জোৱাবে ৰজাৰ আগলৈ আহি ক'লে, আপুনি কি কৰিলে? চাওক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল, আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে? আপুনি নাজানে জানো যে নেৰৰ পুত্ৰ অবনেৰেকে আপোনাক ভুলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদঘাটন কৰিবলৈ আৰু আপুনি যি কৰি আছে সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল। যেতিয়া জোৱাবে ডায়ুদৰ ওচৰৰ পৰা বাহিৰ ওলাই আহিল, তেতিয়া তেওঁ অবনেৰৰ পাছত দূত পঠিয়াই দিলে, আৰু তেওঁলোকে গৈ চিৰা নাদৰ ওচৰৰ পৰা অবনেৰক উভতাই আনিলে। কিন্তু ডায়ুদে এই কথাৰ বুজ নাপালে। যেতিয়া অবনেৰ হিব্ৰোনলৈ ঘূৰি আহিল, জোৱাবে তেওঁ গুপুতে কথা কবৰ চলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে যে তেওঁৰ তাতেই মৃত্যু হ'ল। যেতিয়া ডায়ুদে সেই কথা শুনিলে, তেতিয়া তেওঁ ক'লে, নেৰৰ পুত্ৰ অবনেৰ ৰক্তপাতৰ বিষয়ে মই আৰু মোৰ ৰাজ্যৰ জিহুৱাৰ দৃষ্টিত সদাকাললৈকে নিদোষী। সেই ৰক্তপাতৰ দোষ জোৱাবৰ আৰু তাৰ গোটেই পিতৃবংশৰ ওপৰত পৰক, আৰু জোৱাবৰ দেশত প্ৰমেহ ৰোগী, কুষ্ঠি, লাখুটিক ভৰ দিওঁতা, তৰোৱালৰ দ্বাৰাই পৰা বা খাবলৈ নোপোৱা এনে প্ৰকাৰৰ লোকৰ অভাৱ নহওক। এইদৰে জোৱাবে আৰু তেওঁ ভায়েক অবিচয়ে গিবিউনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে। পাছত ডায়ুদে জোৱাব আৰু তেওঁৰ লগত থকা সকলো লোকক ক'লে, তোমালোকে তোমালোকৰ কাপোৰ ফালি কঁকালত চট পিন্ধা আৰু হুক কৰি অবনেৰৰ হৰ আগে আগে চলা। আৰু ডায়ুদ ৰজাও মৰা হৰ চাঙৰ পাছে পাছে গ'ল। পাছত তেওঁলোকে হিব্ৰোনত অবনেৰক মৈদাম দিলে। সেই সময়ত ৰজাই অবনেৰৰ মৈদামৰ ওচৰত বৰ মাতেৰে ক্ৰদন কৰিলে, আৰু আন সকলো লোকেও কান্দিলে। ৰজাই অবনেৰৰ বিষয়ে বিলাপ কৰি গীত গালে, অবনেৰো অজ্ঞানৰ দৰে মৰিব লাগেনে? তোমাৰ হাত বন্ধা নাছিল, তোমাৰ ভৰিটো বেৰি লগোৱা নাছিল, অন্যায় কৰোতা লোকৰ আগত পতিত হোৱাজনৰ দৰে তুমি পতিত হলা। পাছত সকলো লোকে তেওঁৰ কাৰণে পুনৰাই ক্ৰদন কৰিলে। পাছত আটাই লোকে বেৰি থাকোঁতেই ডায়ুদক ভোজন কৰাবলৈ আহিলত ডায়ুদে এই শপত খালে, বেলিমাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আচাত লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোতকৈও অধিক দণ্ড দিয়ক। তাতে সকলো লোকে তেওঁৰ এই ব্যৱহাৰ দেখি সন্তোষ পালে, আৰু ৰজাই যি কৰিছিল তাতো সকলো লোকে সন্তোষ পাইছিল। আৰু নেৰৰ পুত্ৰ অবনেৰক বধ কৰাৰ কথা ৰজাৰ যে অনুমতি নাই তাক সকলো লোকে আৰু সকলো ইজৰাইলেও সেইদিনা বুজি পালে। পাছে ৰজাই তেওঁ ডাকবোৰক ক'লে, আজি যে ইজৰাইলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ'ল, তাক জানো তোমালোকে নাজানানে? অভিষিক্ত ৰজা হ'লেও আজি মই দুৰ্বল, এইকেইজন লোক আৰু চৰুৱা পুত্ৰসকল মোৰ বাবে অতি পাক্ষবিক। জিহুৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাবলগীয়া উচিত প্ৰতিফল দিয়ক।